চৈতন্যং ছবিৰ শিক্ষক স্বৰূপে যিশু। বাওঁফালৰ ছবিখনত আমি দেখিছো যেতিয়া যীশুৰ 12 বছৰ বয়স হৈছিল, তেওঁ ইছৰাইলৰ শিক্ষক আৰু নেতাসকলৰ সৈতে ঈশ্বৰৰ বিষয়ে আলোচনা কৰিছিল। তেওঁলোকৰ কথা শুনিছিল আৰু প্ৰশ্ন কৰিছিল। তেওঁৰ ঈশ্বৰৰ প্ৰতি থকা মহান জ্ঞানত তেওঁলোকে আচৰিত হৈছিল। সোঁফালৰ ছবিখনে দেখুৱাইছে যে যেতিয়া যীশু এজন সম্পূৰ্ণ মানুহৰ ৰূপত ডাঙৰ হ'ল, লোকবিলাকক শিক্ষা দিছিল। কিছুমান মানুহে তেওঁৰ শিক্ষা বিশ্বাস কৰিছিল আৰু তেওঁক মানিছিল। আন কিছুমানে বিশ্বাস নকৰি তেওঁৰ বিৰোধিতা কৰিছিল। আমি যেন সকলোৱে যীশুৰ অনুসৰণ কৰোঁ তাকে ঈশ্বৰে বিচাৰে।